সময় হলে অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা। কথা কল্যাণী শৰ্মা। বহুত দিনৰ মূৰত তোমালৈ বুলি এখন চিঠি লিখিলোঁ। নাজানো ডাকোৱালে তোমালৈ পোৱাই নে নোপোৱাই। আশা কৰোঁ তুমি কুশলে আছা। মোৰ খবৰ ল'বলৈ তোমাৰতো সময়ে নাই। মই জানো তুমি যে এতিয়া বহুত ব্যস্ত। সময়ে সকলোকে সলনি কৰে আৰু হয়তো সময়ৰ লগে লগে আমি দুয়ো অচিনাকি হৈ গ'লোঁ। আমিৰ পৰা তুমি মই হৈ গ'লোঁ। বাৰু তোমাৰ মা দেউতা আৰু ভণ্টি নিশ্চয় ভাল। ভণ্টিৰ লগত মোৰ এটা বৰ ভাল বন্ধুত্ব হৈছিল। তোমাৰ লগত মোৰ সম্পৰ্কও শেষ আৰু ভণ্টিৰ লগত বন্ধুত্ব এৰাও। সময়ৰ লগে লগে সকলো শেষ হৈ যায়। এটা কথা কি জানা, যিদিনাৰ পৰাই মোৰ জীৱনত তুমি বজ্ৰপাত পেলাই থৈ গ'লা সেইদিনাৰ পৰাই মোৰ খবৰ বেয়া। নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰোঁ যে মোৰ খবৰ বহুত ভাল। মোৰ দুখবোৰৰ কাৰণ মই তোমাক নিদিওঁ। তোমাক ক'বলৈ বহুত কথাই থাকি গ'ল। কম কম বুলি ভাবি থাকোঁতেই সকলো শেষ হৈ গ'ল। শুনাচোন, তোমাৰ বাৰু মনত আছেনে আমি যে আগতে ফোনত কথা পাতি আকাশত তৰা চাইছিলোঁ আৰু তুমি মোক কৈছিলা, অ জান আকাশৰ জন্তুৰ দৰে মই তোমাৰ জীৱনটো পোহৰ কৰি দিম। চোৱা চোৱা, তীৰবিৰাই থকা তৰাবোৰে আমাৰ প্ৰেমক সম্ভাষণ জনাইছে। আৰু যে কত কথা, এই কথাবোৰ মোৰ বহুত মনত পৰে। আৰু মনত পৰিলে এনেকুৱা লাগে তুমি মোৰ জীৱনলৈ পোহৰ বিলাবলৈ নহয় আন্ধাৰ বিলাবলৈহে আহিলা। মই যি সপোনৰ ঘৰ সাজিছিলোঁ তুমি সেই ঘৰ ভাঙি দিলা। ভুল তোমাৰ নাছিল, ভুল মোৰেই আছিল। কাৰণ এই পৃথিৱীত একো বস্তুৱেই স্থায়ী নহয়। মই কেনেদৰে ভাবিলোঁ যে তুমি মোৰ জীৱনত স্থায়ী হ'বা বুলি। কিন্তু সেইবোৰ বাদ দিয়া, এতিয়া সেইবোৰ সপোন মূল্যহীন। তোমাৰ এতিয়া মোলৈ মনত পৰেনে? কেতিয়াবা অতীতক মনত পেলোৱানে? তোমাৰ জানিবলৈ মন যায়নে মই কেনেদৰে আছোঁ, ক'ত আছোঁ, কি কৰি আছোঁ? নে এইবোৰ ভাবিবলৈ তোমাৰ সময়ে নাই? অহ, কি যে কথা ভাবি আছোঁ নহয়, মই পাহৰিছিলোঁ তুমি যে এতিয়া সাংসাৰিক, তুমি যে এতিয়া নিজৰ পৰিয়াললৈ ব্যস্ত। মই জানো তুমি তাইক সুখতে ৰাখিছা, তোমালোক সুখী হোৱা। নীলা, এটা কথা জানিবলৈ মোৰ এতিয়াও মন যায়, তুমি মোক কিয় প্ৰতাৰণা কৰিলা তাৰ উত্তৰ আজিলৈ মই বিচাৰি নাপালোঁ। কিন্তু তোমাৰ প্ৰতি মোৰ কোনো ধৰণৰ ক্ষোভ নাই। কেতিয়াবা বৰ দুখ লাগে জানা, কাৰণ মই আজিলৈ বুজি নাপালোঁ মোৰ দুখ কি আছিল। মই বাৰু কিবা ভুল কৰিছিলোঁ নেকি? যদি কৰিছিলোঁ এবাৰ কিয় নক'লা? এবাৰ কৈ যোৱা হ'লে ইমান বেয়া নালাগিল হয়। আৰু কি জানা, এতিয়া মই প্ৰেমৰ পৰা বহুত দূৰতেই থাকোঁ, কাৰো প্ৰয়োজন বোধেই নকৰোঁ। এতিয়া মই নিজৰ কাম লৈয়ে ব্যস্ত থাকোঁ। হয়তো আগতে তুমি ভাল পোৱা ছোৱালীজনী এতিয়া মই নহয়। বাৰু মোৰ কথা বাদ দিয়া, কেতিয়াবা যদি সময় হয় অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা। কিমান যে ধুনীয়া আছিল সেই দিনবোৰ। হয়তো তোমাৰ বাবে সেয়া এতিয়া অতীত, কিন্তু মই যে এতিয়াও তাৰ মাজতে আবদ্ধ। তোমাক আৰু আমনি নকৰোঁ, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমাৰ সুখতে মই সুখী। কুশলে থাকা নীলা, তুমি সুখী হোৱা। ইতি তোমাৰ, অ, তোমাৰ নহয়, অচিনাকি নম্রতা।